এয়া আকাশবাণী। বাতৰি পঢ়িছো দিশা শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল,
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজাৰাজা চোলা আৰু ৰাজেন্দ্ৰ চোলাৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত কাইলৈ অপাৰেচন সিন্ধুৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আৰু অল্ড ষ্ট্ৰেফৰ্ড টেষ্টৰ অন্তিম দিনা কে এল ৰাহুল আৰু শুভমন গিলৰ দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখনত পৰাজয়ৰ হাত সাৰিবলৈ ভাৰতৰ প্ৰয়াস অব্যাহত।
এতিয়া শুনক বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজাৰাজা চোলা আৰু ৰাজেন্দ্ৰ চোলাৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। তামিলনাডুৰ গংগাইকোণ্ডা চোলাপুৰমত সাংস্কৃতিক মন্ত্ৰালয়ৰ দ্বাৰা আয়োজিত আদি তিৰুভাথিৰাই মহোৎসৱৰ সামৰণি অনুষ্ঠানত ভাষণ দি শ্ৰীমোদীয়ে আজি এই কথা প্ৰকাশ কৰে। মহান ৰজা ৰাজেন্দ্ৰ চোলাই গংগাইকোণ্ডা চোলাপুৰম মন্দিৰ স্থাপন কৰাৰ বিষয়ে উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে আজিও এই মন্দিৰে বিশ্বজুৰি অন্যতম স্থাপত্যৰ আশ্চৰ্য হিচাপে স্বীকৃতি লাভ কৰিছে। তেওঁ কয় যে কাবেৰী আইৰ ভূমিত গংগাৰ উদযাপনে চোলা সাম্ৰাজ্যৰ ধাৰাবাহিকতাকে প্ৰতিফলিত কৰিছে। বৰ্তমান সময়ত বিশ্বৰ বিভিন্ন প্ৰান্তত মূলতঃ জল ব্যৱস্থাপনা আৰু পৰিৱেশ সংৰক্ষণ বিষয়তেই বক্তৃতা আদি অনুষ্ঠিত হৈ আহিছে বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আমাৰ পূৰ্বপুৰুষসকলে বহু বছৰ পূৰ্বেই এই বিষয়সমূহৰ প্ৰয়োজনীয়তা অনুধাৱন কৰিছিল। তেওঁ লগতে কয় যে যি সময়ত বহুতো ৰজা মহাৰাজা সোণ ৰূপ আদি সম্পত্তিৰ বাবে জনাজাত আছিল, তেনে সময়ত ৰাজেন্দ্ৰ চোলাই পবিত্ৰ গংগাৰ পানী বোৱাই স্বীকৃতি লাভ কৰিছিল। তেওঁ কয় যে ৰাজেন্দ্ৰ চোলাই দক্ষিণ ভাৰতৰ পৰা গংগাৰ পানী উত্তৰলৈ বোৱাই আনিছে। অনাগত সময়ত তামিলনাডুত ৰাজাৰাজা চোলা আৰু তেওঁৰ পুত্ৰ ৰাজেন্দ্ৰ চোলা প্ৰথমৰ বিশাল প্ৰতিমূৰ্তি স্থাপন কৰা হ'ব বুলিও শ্ৰীমোদীয়ে ঘোষণা কৰে। একেটা অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে দেশৰ অন্যতম মহান সম্ৰাটগৰাকীৰ সন্মানাৰ্থে এটা স্মাৰক মুদ্ৰাও মুকলি কৰে। এই কাৰ্যসূচীত তামিলনাডুৰ ৰাজ্যপাল আৰ এন ৰবি, কেন্দ্ৰীয় মন্ত্ৰী ডাঃ এল মুৰুগান আৰু অন্যান্য প্ৰতিনিধিসকল উপস্থিত থাকে। ইয়াৰ পূৰ্বে শ্ৰীমোদীয়ে এটা বিশাল ৰোড শ্বতো অংশগ্ৰহণ কৰে। এই ৰোড শ্বৰ সময়ত পথৰ দুয়োকাষে অগণন লোকে পতাকা জোকাৰি আৰু শ্লোগান আদি গাই শ্ৰীমোদীক আদৰণি জনায়। উল্লেখ্য যে দুদিনীয়া কাৰ্যসূচীৰে শ্ৰীমোদী তামিলনাডুলৈ গৈছে। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰায় 450 কোটি ব্যয়েৰে থুৰুকুড়ি বিমানবন্দৰত নিৰ্মাণ কৰা নতুন টাৰ্মিনেল ভৱনটো জনসাধাৰণৰ নামত উৎসৰ্গা কৰে। ইয়াৰ লগতে শ্ৰীমোদীয়ে 4,800 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ কেইবাটাও প্ৰকল্পৰ মুকলি আৰু আধাৰশিলা স্থাপন কৰে। একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে। 2023 চনৰ আগষ্টত চন্দ্ৰযান 3ৰ সফল অৱতৰণে দেশত বিজ্ঞানৰ এটা নতুন পৰিৱেশৰ সৃষ্টি কৰিছে। আকাশবাণীযোগে প্ৰচাৰিত মন কী বাতৰ 124 সংখ্যক খণ্ডত নিজৰ মনৰ ভাৱ ব্যক্ত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এই কথা প্ৰকাশ কৰে। বায়ুসেনা বাহিনীৰ গ্ৰুপ কেপ্টেইন শুভাংশু শুক্লা মহাকাশৰ পৰা সুকলমে প্ৰত্যাৱৰ্তন কৰাত সমগ্ৰ দেশ গৌৰৱান্বিত হোৱা বুলিও তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে শিশুসকলৰ মাজত উদ্ভাৱনী প্ৰতিভাৰ বিকাশৰ লক্ষ্যৰে হাতত লোৱা ইনস্পেয়াৰ মানক শীৰ্ষক অভিযানৰ বিষয়েও উল্লেখ কৰে। এই পদক্ষেপৰ অধীনত প্ৰত্যেকখন বিদ্যালয়ৰ পৰা 5টিকৈ শিশুক বাছনি কৰা হয়। এতিয়ালৈ কেইবালাখ শিশুৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে। দেশত মহাকাশ ষ্টাৰ্টআপ খণ্ডৰ প্ৰগতিৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে 5 বছৰ পূৰ্বে মহাকাশ খণ্ডত 50টাতকৈও কম ষ্টাৰ্টআপ থকাৰ বিপৰীতে সম্প্ৰতি এই সংখ্যাই 200 অতিক্ৰম কৰিছে। আজিৰ অনুষ্ঠানত শ্ৰীমোদীয়ে চলিত মাহত ডুবাইত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় ৰসায়ন অলিম্পিয়াডত পদক অৰ্জন কৰি দেশলৈ গৌৰৱ কঢ়িয়াই অনা শিক্ষাৰ্থীসকলক প্ৰশংসা কৰে। অষ্ট্ৰেলিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াডতো ভাৰতীয় শিক্ষাৰ্থীসকলে 3টা সোণ, 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক অৰ্জন কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে গণিত বিশ্বত ভাৰত শক্তিশালী স্থিতিত উপনীত হৈছে। অহা মাহত মুম্বাইত আয়োজিত জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতি পদাৰ্থ বিজ্ঞান অলিম্পিয়াড এতিয়ালৈ অনুষ্ঠিত অলিম্পিয়াডসমূহৰ ভিতৰত সৰ্ববৃহৎ অলিম্পিয়াড হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে। মুম্বাইত 11টা আৰু তামিলনাডুত 1টা মুঠ 12টাকৈ মাৰাঠা দুৰ্গ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ইউনেস্কোই স্বীকৃতি দিয়া সন্দৰ্ভত তেওঁ সন্তুষ্টি প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰীয়ে স্বাধীনতা সংগ্ৰামীসকলৰ অতুলনীয় ত্যাগৰ জৰিয়তে দেশ স্বাধীন হোৱাৰ বিষয়ে উল্লেখ কৰে। তেওঁ লগতে 1 আগষ্টত লোকমান্য বাল গংগাধৰ তিলকৰ মৃত্যুবাৰ্ষিকী তথা 8 অগষ্টত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলন আৰম্ভ হোৱাৰ বিষয়েও সোঁৱৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। লোকসভাত কাইলৈ অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। সংসদৰ চলিত বৰ্ষাকালীন অধিৱেশনত পেহেলগামৰ সন্ত্ৰাসবাদীৰ আক্ৰমণ আৰু অপাৰেচন সিন্দুৰৰ জৰিয়তে ভাৰতৰ প্ৰতিক্ৰিয়া সন্দৰ্ভত বিশেষ আলোচনা হ'ব বুলি সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে পূৰ্বে প্ৰকাশ কৰিছিল। শ্ৰীৰিজিজুৱে কয় যে লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ অধ্যক্ষতাত অনুষ্ঠিত ব্যৱসায়িক পৰামৰ্শদাতা কমিটীৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেওঁ কয় যে লোকসভাত এই বিষয়ক বিতৰ্কৰ বাবে 16 ঘণ্টা সময়ৰ অনুমোদন দিয়া হৈছে আৰু ৰাজ্যসভাতো পৰহিলৈ 16 ঘণ্টাৰ বাবে বিষয়টো সন্দৰ্ভত আলোচনা কৰা হ'ব। অপাৰেচন সিন্ধুৰ সন্দৰ্ভত বিৰোধী দলসমূহে দাবী জনোৱাৰ কথা উল্লেখ কৰি শ্ৰীৰিজিজুৱে লগতে কয় যে চৰকাৰে অধিৱেশনৰ প্ৰথম দিনৰ পৰাই এই দাবীৰ প্ৰতি সন্মতি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে। আহমেদাবাদৰ গুজৰাট বিদ্যাপীঠত আজি আয়োজিত গুজৰাট নয়ী তালিম সংঘৰ সাধাৰণ বৈঠক, ছমহীয়া সন্মিলন তথা ৰাজ্যিক পৰ্যায়ৰ সন্মিলনত ভাষণ দি মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। তেওঁ বুনিয়াদী শিক্ষাৰ ওপৰত আলোকপাত কৰি মন্ত্ৰীগৰাকীয়ে কয় যে আসক্তি এটা জটিল সমস্যা আৰু ইয়াৰ বিৰুদ্ধে সকলোৱে একগোট হৈ থিয় দিয়া উচিত। ইয়াৰ পূৰ্বে শ্ৰীমাণ্ডাভিয়াই ছানডে অন চাইকেল শীৰ্ষক এটি বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাবৰমতী আশ্ৰমৰ পৰা গুজৰাট বিদ্যাপীঠলৈ চাইকেলেৰে যাত্ৰা কৰে। কেৰালাৰ বিভিন্ন প্ৰান্তত নেৰানেপেৰা বৰষুণ অব্যাহত আছে। ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ কেৰালাৰ 4খন জিলাত আজি হালধীয়া সতৰ্কতা জাৰি কৰা হৈছে। আমাৰ সংবাদদাতাই জনোৱা অনুসৰি বৰষুণৰ ফলত পাথানমথিট্টা জিলাত 105টাতকৈও অধিক বাসগৃহ ধবংসপ্ৰাপ্ত হৈছে। নদীৰ পাৰত বসবাস কৰা লোকসকলক সতৰ্কতা অৱলম্বনৰ বাবে কেৰালা চৰকাৰ তথা প্ৰশাসনে আহ্বান জনাইছে। মিজোৰামৰ মিজোসকলৰ বাবে পৰিষ্কাৰ পৰিচ্ছন্নতা তেওঁলোকৰ সংস্কৃতি আৰু পৰম্পৰাৰ এক অংশ। এই পৰম্পৰাৰ জৰিয়তে শেহতীয়াকৈ মিজোৰামত চৰকাৰে পৰিষ্কাৰ পৰিচ্ছন্নতাক আৰু অধিক গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে। নতুন দিল্লীত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত দক্ষিণ মিজোৰামৰ লুংলেই চহৰখনে স্বচ্ছ সৰ্বেক্ষণ বঁটা লাভ কৰিছে আৰু মিজোৰামলৈ স্বচ্ছ চহৰৰ সন্মান আগবঢ়োৱা হৈছে। যোৱা 17 জুলাইত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত দিল্লীত এই বঁটা প্ৰদান কৰা হয়। স্বচ্ছতাৰ বঁটা লাভ কৰি মিজোৰামৰ পৌৰসভাৰ উপাধ্যক্ষ কে লাল ৰিনাৱামাই কয় যে স্বচ্ছ সুৰক্ষা বঁটা স্বচ্ছ ভাৰত মিছনৰ এক অংশ, যাৰ জৰিয়তে স্বচ্ছতাৰ সূচকৰ ভিত্তিত সমগ্ৰ ভাৰতৰ নগৰ চহৰসমূহক মূল্যায়ন কৰা হ'ব। এণ্ডাৰছন টেণ্ডুলকাৰ ট্ৰফী টেষ্ট ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেলৰ আজি অন্তিম দিনা ভাৰতে নিজৰ দ্বিতীয় ইনিংছত আমালৈ বাতৰি অহাৰ পৰলৈকে 4টা উইকেটৰ বিনিময়ত 275 ৰান সংগ্ৰহ কৰিছে। ভাৰত ইংলেণ্ডতকৈ সামগ্ৰিকভাৱে এতিয়াও 37 স্থানত পিছপৰি আছে। ৱাশ্বিংটন সুন্দৰে 39 ৰান আৰু ৰবীন্দ্ৰ জাদেজাই 29 ৰান কৰি খেলি আছে। ভাৰতে যোৱা নিশা 2টা উইকেটৰ বিনিময়ত সংগ্ৰহ কৰা 176 ৰানৰ পৰা আজি অন্তিম দিনাৰ খেল আৰম্ভ কৰে। কালি 87 ৰান কৰি অপৰাজিত হৈ থকা কে এল ৰাহুলে আজি 3 ৰান কৰিয়েই আউট হয়। ইয়াৰ পাছত অধিনায়ক শুভমন গিল 103 ৰান কৰি আউট হয়। সম্প্ৰতি এই 5খনীয়া খেলৰ টেষ্ট শৃংখলাত ইংলেণ্ড 1-2 ফলাফলত আগবাঢ়ি আছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে ৰাজাৰাজা চোল আৰু ৰাজেন্দ্ৰ চোলৰ ধাৰাবাহিকতাৰ সৈতে ভাৰতৰ পৰিচয় আৰু গৌৰৱৰ সামঞ্জস্য আছে। একবিংশ শতিকাৰ ভাৰতত শক্তি নৱীকৰণৰ সৈতে বিজ্ঞান অগ্ৰগতিৰ দিশে ধাৱিত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। লোকসভাত কাইলৈ অপাৰেচন সিন্দুৰ সন্দৰ্ভত আলোচনা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ শৈক্ষিক প্ৰতিষ্ঠানসমূহৰ আধুনিকীকৰণৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰিছে আৰু অল্ড ষ্টেফৰ্ড টেষ্টৰ অন্তিম দিনা কে এল ৰাহুল আৰু শুভমন গিলৰ দৃঢ়তাপূৰ্ণ বেটিঙেৰে খেলখনত পৰাজয়ৰ হাত সাৰিবলৈ ভাৰতৰ প্ৰয়াস অব্যাহত।